يا أيها الذين آمنوا اصبروا وصابروا ورابطوا اصبروا وصابروا ورابطوا واتقوا الله لعلكم تفلحون.
هي مؤمن هقول তোমালোকে ধৈর্য ধারণ করা আৰু ধৈর্য ধাৰণত প্ৰতিযোগিতা কৰা, লগতে সদায় যুদ্ধৰ বাবে প্ৰস্তুত থাকিবা, আল্লাহৰ তাকৱা অৱলম্বন কৰা যাতে সফল হ'ব পাৰা।